সুপ্ৰভাত, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক মই জোনাকী যুগৰ গদ্য সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ। 1888 চনত অভা উষা সভাৰ জন্ম হোৱাৰ কথা বোধহয় তোমালোকৰ মনত আছে। অসমীয়া ভাষাৰ উন্নতি সাধিনী সভাখনক কোৱা হয় অভা উষা সভা। 1888 চনত কলিকতাত এই সভাখনৰ জন্ম হৈছিল আৰু সেই সভাখনৰ সিদ্ধান্তক্ৰমেই 1899 চনত জোনাকী নামৰ এখন আলোচনী প্ৰকাশ হোৱাৰ কথাও তোমালোকে জানা। এই আলোচনীখনৰ প্ৰথমজন সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা আৰু তেওঁ কাকতখনত লিখা প্ৰথমটো কবিতা আছিল জোনাকী। কিন্তু জোনাকী প্ৰকাশ হোৱাৰ আগতেই বনকুঁৱৰী নামৰ কবিতাটো প্ৰকাশ পাইছিল আৰু সেইকাৰণে তেওঁৰ দ্বাৰা ৰচিত বনকুঁৱৰী নামৰ কবিতাটোকেই প্ৰথম আধুনিক অসমীয়া কবিতা বুলিও কোৱা হয়। 1899 চনৰ জোনাকী মুখপত্ৰৰ জন্ম, প্ৰকাশ আৰু প্ৰসাৰে অসমীয়া কাব্য আৰু গদ্য উভয়তে অভিনৱত্বৰ সূচনা কৰিছিল। পাশ্চাত্য আৰু বঙালী সাহিত্যৰ আদৰ্শই প্ৰভাৱিত কৰিলেও এই সময়ছোৱাত লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক ব্যক্তিত্ব, কৰ্ম আৰু আদৰ্শই অসমীয়া লেখক, পাঠক তথা সমাজ সচেতন লোকক অনুপ্ৰেৰণা তথা চিন্তা চেতনাৰে আলোকিত কৰিবলৈ সক্ষম হৈছিল। তেওঁলোকে জানা কলিকতাত উচ্চ শিক্ষা লাভ কৰিবলৈ যোৱা ত্ৰিমূৰ্তিৰ কথা, হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা। এওঁলোকে কলিকতাত উচ্চ শিক্ষা লাভ কৰিবলৈ গৈ পাঠ্যপুথি হিচাপে পাশ্চাত্য সাহিত্য আৰু বঙালী সাহিত্য পঢ়িবলগীয়া হৈছিল। গতিকে এই দুয়োবিধ সাহিত্যৰ যিটো আদৰ্শ, সেইটোৰ দ্বাৰা তেওঁলোক প্ৰভাৱান্বিত হৈছিল আৰু সেই প্ৰভাৱৰ ফলতে তেওঁলোকে ভাবিছিল যে তেওঁলোকৰ তুলনাত আমাৰ অসমীয়া ভাষা চহকী হ'লেও সাহিত্য কোনো কাৰণতেই চহকী নহয়। গতিকে আমাৰ অসমীয়া ভাষাত পাশ্চাত্য বা বঙালী সাহিত্যৰ দৰে গল্প, কবিতা, উপন্যাস, প্ৰবন্ধ আদি ৰচনা কৰিবলৈ তেওঁলোকে চিন্তা চৰ্চা কৰিছিল। আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ যিটো সাহিত্যিক ব্যক্তিত্ব আছিল, কৰ্ম আৰু আদৰ্শ আছিল, সেইবিলাকক পৰৱৰ্তী লেখকসকলেও অনুকৰণ কৰিছিল আৰু সেই প্ৰভাৱতে বহুত লেখকে জোনাকী কাকততেই প্ৰথম আত্মপ্ৰকাশ কৰিছিল। লক্ষ্মীনাথ বেজবৰুৱা আছিল সকলোৰে কাৰণে অনুপ্ৰেৰণা আৰু শংকৰদেৱে যেনেকৈ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ কাৰণে সাহিত্যৰ সকলো ভাগতেই হাত দিছিল, ঠিক তেনেকৈ জোনাকী কাকতৰ লক্ষ্মীনাথ বেজবৰুৱাৰ সময়ছোৱাক দ্বিতীয় সোণালী যুগ বুলি কোৱা হয়। প্ৰথম সোণালী যুগ শংকৰদেৱৰ সময়ছোৱা আৰু দ্বিতীয় সোণালী যুগ হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ সময়ছোৱা, কাৰণ লক্ষ্মীনাথ বেজবৰুৱায়ো সাহিত্যৰ সকলো বিভাগতে হাত দিছিল আৰু অৱদান আগবঢ়াইছিল। এই সময়ৰ অন্য এক নতুনত্ব হৈছে সমালোচনাৰ সূত্ৰপাত। জোনাকী আলোচনীখনত কেৱল যে লেখা কিছুমানেই প্ৰকাশ পাইছিল বা কবিতা প্ৰকাশ পাইছিল সেয়া নহয়, তাত এজনে আনজনৰ লেখাৰ ওপৰত সমালোচনাও আগবঢ়াইছিল। জোনাকীৰ একত্ৰ সংকলনৰ ভূমিকাত সমালোচক তথা সম্পাদক নগেন শইকীয়াই উল্লেখ কৰিছে, তৃতীয় বছৰৰ পৰা জোনাকীত পুথিগত গুণাগুণ বিচাৰ শিতানটো প্ৰায় নিয়মীয়াকৈ প্ৰকাশ হ'বলৈ ধৰে আৰু ইয়াত পুথিৰ সমালোচনা দাঙি ধৰা হয়। এই পুথিৰ যিটো সমালোচনা সেইটো এটা নতুন দিশ আমাৰ অসমীয়া সাহিত্যত, তেতিয়া নতুন দিশ আছিল আৰু সেইটো জোনাকীৰ তৃতীয় বছৰৰ পৰাহে এই শিতানটো আৰম্ভ হৈছিল। এইফালৰ পৰা চাবলৈ গ'লে জোনাকীয়ে অসমীয়া সাহিত্য সমালোচনাৰ পথো মুকলি কৰি দিছিল। জোনাকী স্তৰৰ পৰা অসমীয়া গদ্যই ভাৱ আৰু ৰসেৰে সমৃদ্ধ হৈ সাহিত্যিক গদ্যক বিকশিত কৰি তোলে। সাহিত্যৰ মাজেদি যি গদ্য প্ৰকাশ হ'বলৈ ধৰিছিল বা তাৰ গদ্যৰ ওপৰত পৰীক্ষা নিৰীক্ষা চলি আছিল বা সমালোচনাৰ বাটেদি গৈ লেখকসকলে ইজনে সিজনৰ গদ্যশৈলীৰ ওপৰত আলোচনা কৰিছিল, এনেকৈয়ে গদ্য বিকশিত হৈ উঠিছিল। জোনাকী যুগৰ গদ্য সাহিত্যক পৰিপুষ্ট কৰোঁতাসকলৰ ভিতৰত বিশেষভাৱে হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঁই বৰুৱা, সত্যনাথ বৰা, ৰজনীকান্ত বৰদলৈ, কমলাকান্ত ভট্টাচাৰ্য, শৰৎচন্দ্ৰ গোস্বামী, কনকলাল বৰুৱা আদিৰ নাম উল্লেখ কৰিবই লাগিব। এই কালছোৱাত অসমীয়া সাহিত্যৰ চানেকিৰ সম্পাদক হেমচন্দ্ৰ গোস্বামীয়ে উষা, বাঁহী, আলোচনী আদি কাকতত বুৰঞ্জী তথা প্ৰত্নতত্ত্বমূলক প্ৰবন্ধ লিখি গদ্য লেখক হিচাপে প্ৰসিদ্ধি লাভ কৰিবলৈ সক্ষম হৈছিল। তেতিয়া জোনাকী কাকতৰ আন এটা দিশ হৈছে জোনাকী আলোচনীখনতেই কি কৈছে বুৰঞ্জী তথা প্ৰত্নতত্ত্বমূলক প্ৰবন্ধ আদিও প্ৰকাশ পাইছিল। আৰু কথ্য ভাষাৰ প্ৰয়োগ, জতুৱা ঠাঁচৰ ব্যৱহাৰ ইত্যাদি ৰচনা ৰীতিয়ে গোস্বামীৰ গদ্যশৈলীক সমৃদ্ধ কৰি তুলিছিল। লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়া ভাষা সাহিত্য ক্ষেত্ৰৰ বটবৃক্ষস্বৰূপ। বেজবৰুৱাই অসমীয়া জীৱন আৰু সমাজৰ পৰা, ঐতিহ্য আৰু সমকালৰ পৰা জ্ঞান আহৰণ কৰিছিল। সেই জ্ঞান, চেতনা, অভিজ্ঞতা তথা শক্তিৰে তেখেতে নিজৰ প্ৰতিভাৰ সহায়ত উজ্বলি উঠিছিল আৰু লগতে গোটেই যুগটোকে আলোকিত কৰিবলৈ সক্ষম হৈছিল। বেজবৰুৱাৰ হাততেই অসমীয়া গদ্য সাহিত্যই বিষয়, ভাৱ, ৰস আৰু ৰীতিৰ বৈচিত্ৰ্যেৰে সমৃদ্ধি লাভ কৰিছিল। তেখেতে চিন্তামূলক প্ৰবন্ধ, তত্ত্বপ্ৰধান প্ৰবন্ধ, খুহুটীয়া প্ৰবন্ধ, ব্যংগাত্মক বিষয়বস্তুৰে সাহিত্য সৃষ্টি কৰি গৈছিল আৰু বেজবৰুৱাৰ গদ্যশৈলী ইমানেই উন্নত আছিল যে তাত জাতীয় জীৱনৰ বা সমাজ জীৱনৰ ছবিখনো ফুটি উঠিছিল। ইয়াৰ পিছতে প্ৰসিদ্ধ গদ্য লেখক সত্যনাথ বৰাৰ প্ৰসংগটো আহিব। তেখেতে সাৰথি প্ৰকাশ কৰিছিল 1915 চনত আৰু চিন্তাকলি প্ৰকাশ কৰিছিল 1925 চনত। দুখনকৈ প্ৰবন্ধ সংকলন প্ৰকাশ পাইছিল। সত্যনাথ বৰাৰ গদ্য ৰীতি অনাড়ম্বৰ আছিল আৰু জতুৱা ঠাঁচ ব্যৱহাৰ কৰি কথ্য ভাষাৰে